والذين آمنوا وهاجروا وجاهدوا في سبيل الله والذين آووا ونصروا أولئك هم المؤمنون حقا لهم مغفرة ورزق كريم.
আৰু যিসকলে ইমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত যুদ্ধ কৰিছে, আৰু যিসকলে মুমিনসকলক আশ্ৰয় দান কৰিছে, লগতে সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।